প্রকাশিত বাক্য অধ্যায় 22। পাছে ঈশ্বৰ আৰু মেৰ পোৱালীৰ সেই সিংহাসনৰ পৰা ওলোৱা ফটিকৰ নিচিনা উজ্জ্বল জীৱন জলৰ নদী তাৰ আলিবাটৰ মাজত মুখ দিল। সেই নদীৰ ইপাৰে সিপাৰে জীৱন বৃক্ষ আছে। সেই বৃক্ষে বাৰবেলি ফল উৎপন্ন কৰে, মাহে মাহে তাৰ ফল দিয়ে, আৰু সেই বৃক্ষৰ পাত হৈছে জাতিবিলাকৰ সুস্থ হ'বৰ কাৰণে। আৰু কোনো হাও আৰু নহ'ব, কিন্তু তাৰ মাজত ঈশ্বৰ আৰু সেই মেৰ পোৱালীৰ সিংহাসন থাকে, আৰু তেওঁৰ দাসবিলাকে তেওঁক আৰাধনা কৰিব আৰু তেওঁৰ মুখ দেখা পাব, আৰু তেওঁবিলাকৰ কপালত তেওঁৰ নাম লিখা থাকিব। ৰাতিও আৰু নহ'ব, আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁবিলাকৰ প্ৰয়োজন নাই, কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁবিলাকক দীপ্তি দিয়ে আৰু তেওঁবিলাকে সদা সৰ্বদাই ৰাজত্ব কৰিব। পাছে তেওঁ মোক ক'লে,
এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। অলপতে যি যি ঘটিব লাগে সেই সকলোকে ভাৱবাদীসকলৰ আত্মাৰ প্ৰভু পৰমেশ্বৰে নিজ দাসবিলাকক দেখুৱাবলৈ নিজ দূতক পঠালে।
আৰু চোৱা, মই বেগাই গৈছো, যিজনে এই পুস্তকৰ ভাৱবাণীৰ বাক্যবিলাক পালন কৰে তেওঁ ধন্য।
মই যোহনেই এইবোৰ কথা শুনিলো আৰু দেখিলো। শুনা আৰু দেখাৰ পাছত যি দূতে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিল। তাতে তেওঁ মোক ক'লে,
সাৱধান, এনে নকৰিবা, ময়ো তোমাৰ সহদা আৰু তোমাৰ ভাই ভাৱবাদীসকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোতাবিলাকৰ সহদা ঈশ্বৰকহে প্ৰণিপাত কৰা।
পুনৰাই তেওঁ মোক ক'লে,
এই পুস্তকৰ ভাৱবাণীৰ বাক্যবোৰ চাপ মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ হৈছে। যিজন অন্যায়কাৰী তেওঁ আৰু অন্যায় কৰি থাকক, যিজন কলংকী তেওঁ আৰু কলংকিত হওক, যিজন ধাৰ্মিক তেওঁ আৰু ধৰ্ম আচৰণ কৰক, যিজন পবিত্ৰ তেওঁ পবিত্ৰ হৈ থাকক।
চোৱা, মই বেগাই গৈছো, যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিবলৈ। মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। মই আলফা আৰু ওমেগা, প্ৰথম আৰু আদি আৰু অন্ত। যিবিলাকে জীৱন বৃক্ষৰ অধিকাৰী হ'ব আৰু দুৱাৰে নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধৰে, কিন্তু কুকুৰবোৰ, মায়াবীবোৰ, বেভিচাৰীবোৰ, নৰবধিবোৰ আৰু দেৱ পূজা কৰাবোৰ আৰু মিছা কথা ভাল পোৱা আৰু তাক সজা প্ৰতিজন লোক বাহিৰত থাকে। মই যিচুৱে মণ্ডলীবিলাকৰ নিমিত্তে তোমালোকক এইবোৰ কথা সাক্ষাৎ, মই দাউদৰ মূল আৰু উজ্জ্বল।
আত্মা আৰু কইনাই কয় আহা, আৰু যিজনে শুনে তেওঁ বোলক আহা, আৰু যিজনৰ বিয়া লাগে তেওঁ আহক, যিজনে ইচ্ছা কৰে তেওঁ বিনামূল্য জীৱন জল গ্ৰহণ কৰক।
এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছো, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে তেন্তে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেইজনত যোগ কৰিব, আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায় তেন্তে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। যিজনে এই কথাৰ সাক্ষ্য দিছে তেওঁই কৈছে,
সত্য, মই বেগাই গৈছো, আমেন।
হে প্ৰভু যীশু, আহক, প্ৰভু যীশুৰ অনুগ্ৰহ পবিত্ৰবিলাকৰ লগত থাকক, আমেন।